মাৰ্কে লিখা শুভবাৰ্তা 4 অধ্যায়। এজন খেতিয়কৰ দৃষ্টান্ত। তাৰ পাছত যীশুৱে সাগৰৰ তীৰত গৈ পুনৰ উপদেশ দিবলৈ ধৰিলে। তেতিয়া অধিক লোক তেওঁৰ ওচৰত গোট খোৱাত তেওঁ সাগৰলৈ গৈ এখন নাৱত উঠি বহিল আৰু লোকসকল সাগৰৰ পাৰতে ৰৈ থাকিল। তেতিয়া তেওঁ দৃষ্টান্তৰে তেওঁলোকক অনেক উপদেশ দিলে আৰু উপদেশ দিওঁতে তেওঁলোকক ক'লে, শুনক, এজন খেতিয়কে কঠীয়া সিঁচিবলৈ গ'ল। তেওঁ সিঁচোতে সিঁচোতে কিছুমান কঠীয়া আলিবাটৰ কাষত পৰিল, তাতে চৰাইবোৰে আহি সেইবোৰ খুটি খালে। কিছুমান কঠীয়া অলপ মাটি থকা শিলনিত পৰিল, তাতে মাটি দাঁত নোহোৱাৰ বাবে সোনকালে গজিল। কিন্তু যেতিয়া সূৰ্য উদয় হ'ল আৰু তাপ লাগিল, তেতিয়া শিপা নোহোৱাৰ বাবে সেইবোৰ শুকাই গ'ল। কিছুমান কঠীয়া কাঁইটনিত পৰিল, তাতে কাঁইটীয়া বনবোৰ বাঢ়ি উঠি সেইবোৰক হেঁচি ধৰিলে আৰু সেইবোৰত একো ফল নধৰিল। আন কিছুমান কঠীয়া ভাল মাটিত পৰিল আৰু গজালি মেলি বাঢ়ি উঠিল, তাতে ফল উৎপন্ন হ'ল। সেই কঠীয়াবোৰৰ কিছুমানে 1.5 কুৰি, 3 কুৰি আৰু 100 গুণলৈকে ফল উৎপন্ন কৰিলে। তেওঁ ক'লে, যাৰ শুনিবলৈ কাণ আছে তেওঁ শুনক। তাৰ পাছত যীশু নিজৰ ঠাইত থকা সময়ত তেওঁৰ সংগীসকলে সেই 12জন শিষ্যৰ সৈতে গৈ সেই দৃষ্টান্তকেইটাৰ বিষয়ে তেওঁক সুধিলে। তেতিয়া তেওঁলোকক ক'লে, ঈশ্বৰৰ ৰাজ্যৰ নিগুঢ়ত্ব তোমালোকক দিয়া হৈছে, কিন্তু যিসকল লোক বাহিৰত আছে তেওঁলোকৰ আগত সকলো কথা দৃষ্টান্তৰে কোৱা হৈছে, যাতে তেওঁলোকে যেতিয়া চায় হয় তেওঁলোকে চায় কিন্তু দেখা নাপায়, আৰু যাতে তেওঁলোকে যেতিয়া শুনে হয় শুনে কিন্তু বুজি নাপায়, অন্যথা তেওঁলোকে ঘূৰি আহিলেহেঁতেন আৰু ঈশ্বৰেও ক্ষমা দিলেহেঁতেন। পাছত তেওঁ ক'লে, তোমালোকে এই দৃষ্টান্ত বুজা নাইনে? তেনেহ'লে সকলো দৃষ্টান্ত কেনেকৈ বুজিবা? সেই খেতিয়কে বাক্য সিঁচে। য'ত বাক্য সিঁচা হয় সেই আলিবাটৰ কাষত থকা এওঁলোক এনেকুৱা লোক। এওঁলোকে বাক্য শুনি উঠাৰ লগে লগে ছয়তানে আহি তেওঁলোকৰ পৰা সিঁচা বাক্য কাঢ়ি নিয়ে। সেইদৰে শিলনি সিঁচা এওঁলোক এনেকুৱা লোক, এওঁলোকে বাক্য শুনাৰ লগে লগে আনন্দৰে গ্ৰহণ কৰে, কিন্তু তেওঁলোকৰ শিপা নথকাত অলপ দিন মাথো থাকে। পাছত বাক্যৰ কাৰণে ক্লেহ বা তাৰণা হোৱা মাত্ৰকে তেওঁলোকে বিঘিনি পায়। আৰু আনবোৰ কাঁইটনিত সিঁচা এওঁলোকে বাক্য শুনাৰ পাছত সংসাৰৰ চিন্তা, ধনৰ মায়া আৰু আন আন বিষয়ৰ লোভ সোমাই বাক্য হেঁচি ধৰে, তাতে সেই বাক্য বিফল হয়। আৰু ভাল মাটিত সিঁচা এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনি গ্ৰহণ কৰে আৰু 30, 60 আৰু 100 গুণলৈ ফল উৎপন্ন কৰে। যীশুৱে তেওঁলোকক আৰু ক'লে, তোমালোকে ঘৰৰ ভিতৰত চাকি জ্বলাই গছাৰ ওপৰত নথৈ দুনৰ বা খাটৰ তলত থবলৈ আনানে? কিন্তু তাক ভিতৰলৈ আনি গছাৰ ওপৰতহে ৰখা হয়, কিয়নো যি প্ৰকাশিত নহ'ব এনে কোনো ঢাকি থোৱা বস্তু নাই, আৰু যি বিষয় পোহৰলৈ নাহিব এনে গোপন কৰি ৰাখিবলৈও কোনো বিষয় নাই। কাৰোবাৰ যদি শুনিবলৈ কাণ আছে তেওঁ শুনক। যীশুৱে তেওঁলোকক পুনৰ ক'লে, তোমালোকে কি শুনা তালৈ মন কৰা। যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোকলৈকো জোখা হ'ব, আৰু তোমালোকক অধিক দিয়া হ'ব, কিয়নো যাৰ আছে তেওঁকে দিয়া হ'ব, কিন্তু যাৰ নাই তেওঁ যি আছে সেইখিনিও তেওঁৰ পৰা নিয়া হ'ব। শস্য গজি বঢ়াৰ দৃষ্টান্ত। যীশুৱে ক'লে, ঈশ্বৰৰ ৰাজ্য এজন মানুহে তেওঁৰ কঠীয়া মাটিত সিঁচাৰ দৰে হয়। তেওঁ ৰাতিয়ে দিনে শুওঁতে উঠোঁতে সেই কঠীয়া কেনেকৈ গজে আৰু বাঢ়ে সেই বিষয়ে নাজানে। পৃথিৱীয়ে নিজে নিজে প্ৰথমে পাত, পাছত থোৰ, তাৰপাছত থোকত পূৰ হোৱা গুটি উৎপন্ন কৰে। তাতে গুটি পকাৰ পাছত শস্য দাবৰ সময় উপস্থিত হ'ল বুলি জানি তেওঁ তেতিয়া কাঁচি লগায়। সৰিয়হ গুটিৰ দৃষ্টান্ত। যীশুৱে পুনৰ ক'লে, আমি কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ তুলনা দিম বা কি দৃষ্টান্তৰে এই বিষয়টো প্ৰকাশ কৰিম? সি এটি সৰিয়হ গুটিৰ নিচিনা, যি গুটি মাটিত সিঁচোতে পৃথিৱীৰ আটাই কঠীয়াতকৈ সৰু, কিন্তু সেই বীজ সিঁচাৰ পাছত সি গজি বাঢ়ি আটাই উদ্ভিদতকৈ ডাঙৰ হয় আৰু ইমান ডাঙৰ ডাঙৰ ডাল ধৰে আকাশৰ চৰাইবোৰেও আহি তাৰ ছাঁত বাস কৰিব পাৰে। এইদৰে অনেক দৃষ্টান্তৰে যীশুৱে তেওঁলোকৰ শুনা শক্তি অনুসাৰে তেওঁলোকক বাক্য ক'লে, কিন্তু বিনা দৃষ্টান্তৰে তেওঁলোকক একো নকলে। অৱশ্যে নিজৰ শিষ্যসকলক ব্যক্তিগতভাৱে সকলো বিষয় ব্যাখ্যা কৰি বুজাই দিলে। ধুমুহা বতাহ শান্ত কৰা। সেইদিনা গধূলি সময়ত যীশুৱে তেওঁলোকক ক'লে, আমি সিপাৰলৈ যাওঁ হওক। তেতিয়া শিষ্যসকলে লোকসকলক এৰি থৈ তেওঁ যেনেকৈ নাৱত আছিল তেনেকৈয়ে যীশুক লগত লৈ গ'ল, আৰু আন আন নাও তেওঁলোকৰ লগত আছিল। পাছত বৰ ধুমুহা বতাহ বলাত ঢৌৰকোবত নাওখন পানীৰে পূৰ হ'বলৈ ধৰিলে। সেই সময়ত তেওঁ নাৱৰ গুৰিৰ ফালে গাৰোত মূৰ দি টোপনি গৈ আছিল। তেতিয়া তেওঁলোকে তেওঁক জগাই ক'লে, হে গুৰু, আমি যে এতিয়া মৰো, ইয়ালৈ আপুনি চিন্তা নকৰেনে? তেতিয়া তেওঁ উঠি বতাহক জঁপিয়ালে আৰু সাগৰকো ক'লে, শান্তিৰে থিৰে থাক। তেতিয়া বতাহ আঁতৰি গ'ল আৰু অতি শান্ত হৈ পৰিল। যীশুৱে তেওঁলোকক ক'লে, তোমালোক কিয় ভয়াতুৰ হৈছা? এতিয়ালৈকে বিশ্বাস হোৱা নাইনে? তাতে তেওঁলোকে ভয়ত অতিশয় আঁতৰ হৈ ইজনে সিজনে কোৱা মেলা কৰি ক'লে, বতাহ আৰু সাগৰেও যে এওঁৰ কথা মানে, এওঁনো কোন?